এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, পশ্চিম কাৰ্বি আংলঙৰ খেৰনিৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণত, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলাখনলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ, খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা অসম গ্ৰন্থমেলা, যুৱ লেখক সন্মান লাভ কৰা 818গৰাকী যুৱ লেখক লেখিকাক সম্বৰ্ধনা, ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত 215গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদানৰ কাৰ্যসূচী, অহা 11 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ দ্বাৰা সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন, আৰু বিশাখাপট্টনমত অনুষ্ঠিত টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়লাভ। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি আজি পুৱাৰ ভাগত নিয়ন্ত্ৰণত আছে যদিও যিকোনো কুটাঘাতৰ আশংকাত প্ৰশাসনে নিৰাপত্তা বাহিনী সষ্টম কৰি ৰাখিছে। খেৰনিত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে আজি অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অঞ্চলটোলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ সকলো পক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ এই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি আছে। এই অশান্ত পৰিস্থিতিত দুজন লোকৰ প্ৰাণহানিৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰে। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং জিলাখনত বাহৰ পাতি থাকি অহৰহ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছে। আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জনোৱা মতে, খেৰনিৰ সমীপৰ ঠেলাংপিত কালি আন্দোলনকাৰী পক্ষৰ বহু লোক সমবেত হয় আৰু তেওঁলোকে ডংকা মোকামলৈ বুলি শোভাযাত্ৰা উলিয়াই কপিলী দলঙৰ ওচৰ পায়। আৰক্ষীয়ে সমদলকাৰীসকলক খেদি পঠিয়াবলৈ চেষ্টা চলায়। আনহাতে কপিলী দলঙৰ আনটো পাৰত আন্দোলন বিৰোধী পক্ষৰ একাংশ লোকে অৱস্থান কৰি থাকে। আৰক্ষীয়ে এই দলটোক তাৰ পৰা আঁতৰাই পঠিয়ায় যদিও আন্দোলনকাৰী পক্ষই আৰক্ষীৰ বাধা নিষেধ নেওচি বাৰে বাৰে সমবেত হয়। প্ৰতিবাদকাৰীৰ একাংশই আৰক্ষীলৈ শিলগুটি দলিয়াই আৰু লাঠি আৰু অন্য অস্ত্ৰৰে আক্ৰমণ চলায়। এই আক্ৰমণত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অখিলেশ সিঙৰ লগতে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱান আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমে লাঠিচালনা আৰু পাছত গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ ফলত সিংথি টিমুং নামৰ এজন লোক আহত হয় আৰু পাছত তেওঁৰ হাস্পতালত মৃত্যু হয়। তদুপৰি প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰাৰ ফলত এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত অগ্নিদগ্ধ হৈ সুৰজ দে নামৰ যুৱক এজনৰ মৃত্যু হয়। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কালি সংবাদ মাধ্যমৰ আগত পৰিস্থিতিৰ বিষয়ে প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলক ক্ষান্ত হবলৈ আহান জনোৱাৰ লগতে কোনো পক্ষকে এই লোকসকলক বিভ্ৰান্ত কৰাৰ চেষ্টা নকৰিবলৈ আহান জনায়।
কালি ঠিক হৈছে স্থিতিটো, আজি আকৌ আমি স্থিতি ঠিক কৰিছোঁ। তেওঁবিলাকে আকৌ এতিয়া পুলিচৰ ওপৰত দুটা ফালৰ পৰা আপুনি দেখিছে আক্ৰমণ কৰিছে। অবাউট 38 পুলিচমেন ইঞ্জাৰ হৈছে, মোৰ IPS অফিচাৰে ইঞ্জাৰ হৈছে, মোৰে ইয়াত লাগিছে কান্ধাত। মই চিম্পল কথা চাবক জনাব বিচাৰোঁ যে আমি ৰাইজৰ লগত আছোঁ, আমি ৰাইজৰ লগত মিলি পেলাই শান্তি বিচাৰোঁ। কিন্তু এনেকে পুলিচক এটেক কৰিলে, গভৰ্ণমেণ্টক এটেক কৰিলে, এনেকে কৰিলেতো কোনো সমাধান নহয়। মই গোটেই ছচাইটি, গোটেই সমাজক, মোৰ নিজৰ আৰু মোৰ এটা এটা মানুহৰ ফালৰ পৰা মোৰ ৰিকুৱেষ্ট আছে, মিছগাইডেড ল'ৰাবিলাকক মা দেউতা খুৰা যি আছে, প্ৰফেচাৰ যি আছে সমাজৰ মানুহ, কাইণ্ডলি বুজাওক যে গোটেই বিশ্বত এনেকে কৰিলেতো কোনো সমাধান নহয়। গভৰ্ণমেণ্টে মিটিং দিছে, CM ছাৰে কৈছে তেখেত নিজে এইটো বহুত গুৰুত্ব দিব, তেখেত নিজে বাইট দি আছে। তাৰপিছত এনেকে এটেক কৰিলে তো আমাকতো একশ্যন ল'বই লাগিব না, আমাৰ মানুহকতো আমি ক্ষতি হ'ব দিব নোৱাৰো। দেশৰ আইন কানুন তো ভাঙিব নাপায়। মোৰ আকৌ ৰিকুৱেষ্ট আছে, তেওঁবিলাকক বুজাব লাগে, বিকজ দিছ ইজ নট গোইং টু হেল্প এনিওয়ান।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ প্ৰশাসনে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে মোবাইল ইণ্টাৰনেট সেৱা কালি আবেলিৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কৰিছে। চৰকাৰী সূত্ৰই দিছপুৰত প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত অৱশ্যে ভইচ টেলিফোন সেৱা আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা অব্যাহত ৰখা হৈছে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডাঃ অনুজ পেগুৱেও বৰ্তমান ডংকা মোকামত বাহৰ পাতি আছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পক্ষৰ সৈতে আলোচনা চলাই আছে। জিলাখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতা টুটু কোঁৱৰ।
বিগত দুদিন ধৰি পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতিৰ আজি তৃতীয়টো দিন। ইতিমধ্যে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সষ্টম হৈ থকাৰ লগতে তাৎক্ষণিকভাৱে যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ বাবে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত আছে। মঙলবাৰে নিশাৰ ভাগত আৰক্ষীয়ে প্ৰতিবাদকাৰীক নিজ নিজ ঘৰলৈ যাবলৈ দিয়াত প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে বাৰে বাৰে হাতযোৰ কৰি পৰিস্থিতি উত্তপ্ত নকৰিবলৈ আহ্বান কৰাৰ পিছত পাছতো আরক্ষীর উপর প্রতিবাদকারী জঁপিয়াই পড়ার উপায়ন্তর হয়। আরক্ষী কন্দুয়া গ্যাস আর গুড়িচালনা করবলে বাধ্য হয়। এই গুড়িচালনাত চিংথুর টিমুং নামের এগারী প্রতিবাদকারী নিহত হওয়ার কেবাগারীও প্রতিবাদকারী গুরুতরভাবে আহত হয়। বাতরি যুগুত করা পরলকে পরিস্থিতি শান্ত যদিও দিনের ভাগত প্রতিবাদকারী পুনের উত্তপ্ত পরিবেশ সৃষ্টি করবেন বলে সন্দেহ প্রকাশ করেছে আরক্ষী।
প্রকাশন পরিষদর উদ্যোগত আর সদৌ পুথি প্রকাশক আর বিক্রেতা সংস্থার সহযোগত আজিরে পৰা 6 জানুয়ারীলৈ খানপাড়ার পশু চিকিৎসা মহাবিদ্যালয়ের খেলপথারত গ্রন্থমেলা অনুষ্ঠিত হব। 14 হবলগীয়া গ্রন্থমেলা সন্দর্ভত কালি খানপাড়ার পশু চিকিৎসা মহাবিদ্যালয়ের খেলপথারত আয়োজিত সংবাদমেলত প্রকাশন পরিষদর সচিব প্রমোদ কলিতায় সবিশেষ তথ্য প্রকাশ করে। সচিবগৰাকীয়ে প্রকাশ করা অনুসরি বিয়লি 3 বজাত হবলগীয়া গ্রন্থমেলার উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিসেবে উপস্থিত থাকিব। অনুষ্ঠানটিত শিক্ষামন্ত্রী ডক্টর অনুজ পেগুর সন্মানীয় অতিথি হিসাবে মুম্বাইর প্রসিদ্ধ লেখক আমিষ ত্রিপাঠী আর বিশিষ্ট অতিথি হিসাবে সাহিত্য সভার সভাপতি বসন্ত কুমার গোস্বামী উপস্থিত থাকিব। গ্রন্থমেলার প্রাঙ্গণতে জন্ম শতবর্ষত ডক্টর ভূপেন হাজরিকালয় শ্রদ্ধাঞ্জলি শীর্ষক বিশেষ অনুষ্ঠানের আয়োজন করা হয়েছে। ডক্টর ভূপেন হাজরিকার গীতত সমকালীনতা বিষয়ক হবলগীয়া আলোচনা অনুষ্ঠানটি সঞ্চালনা করব বিশিষ্ট লেখক হুমন্ত চলিহায়। আলোচক হিসাবে বিশিষ্ট সংগীত শিল্পী কমল কটকী, রঞ্জন বেজবরুয়া, লেখক সমালোচক ডক্টর বীরিণশ্রী কুমার দাসেও অংশগ্রহণ করব। গ্রন্থমেলার আজি প্রথম দিনের কার্যসূচীত মুখ্যমন্ত্রী ডক্টর শর্মায় যুব লেখক সন্মান 2025 লাভ করা রাজ্যের 40 বছর অনূর্ধ 818 যুব লেখক লেখিকাক সম্বর্ধনা জ্ঞাপন করব। সৃষ্টিশীল সাহিত্য চর্চার লেখক লেখিকাসল অনুপ্রেরণা যোগার উদ্দেশ্যে 25,000 টাকাক প্রদান করা হব। ইপিনে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক গল্পকার ডক্টর দীপক কুমার বরকাকতিলৈ 2025 প্রকাশন পরিষদর সাহিত্য বঁটা আগবঢ়া হয়েছে। ডক্টর কাকতিক ঐশ্বর্য শীর্ষক উপন্যাসর এই বঁটা আগবঢ়া হয়েছে। এই বঁটাত আছে নগদ 5,00,000 টাকা, প্রশস্তিপত্র, অঙ্গবস্ত্র আর গ্রন্থর টোপোলা। একদরে বান্ধব প্রকাশনলৈ 2025 প্রকাশন পরিষদ প্রকাশক বঁটা আগবঢ়া হয়েছে। এই বঁটাত নগদ 3,00,000 টাকা, মানপত্র, অঙ্গবস্ত্র আর কিতাপর টোপোলা আছে। লগতে প্রকাশন পরিষদে কেবাগৰাকী লেখকলৈ বিভিন্ন শিতানত বঁটা আগবঢ়াইছে। বঁটা প্রাপক লেখক আর গ্রন্থ সন্দর্ভত প্রকাশন পরিষদর সচিব প্রমোদ কলিতায় এইদরে কয়।
আমার প্রকাশন পরিষদ সাহিত্য বঁটা আর এই প্রকাশন পরিষদ সাহিত্য বঁটা আমি আগর কেই বছর যদি চা যায় যে প্রত্যেক বছরে এক একগারী বিশিষ্ট ব্যক্তি পাইছে, এই বছরও আমি এই সাহিত্য বঁটা ঘোষণা করবলকে আগবাড়ি। আমার পুরস্কার পোৱা নাই, অথচ তালিকাভুক্ত হওয়া 3 লেখক আর তেখেতকলর গ্রন্থ হয়েছে ডক্টর ভূপেন্দ্র নারায়ণ ভট্টাচার্য, ডক্টর আনিসুজ্জামান, সমীর তাঁতি। এই বছর নির্বাচক মন্ডলীয় তেখেতর নামটি নির্বাচন করেছে ডক্টর দীপক কুমার বরকাকতি। তেখেতর গ্রন্থখন হয়েছে ঐশ্বর্য। আর আমি এই যে বঁটা প্রাপক প্রকাশন পরিষদ সাহিত্য বঁটা, বঁটা প্রাপকরগতে আমি প্রকাশককে পুরস্কৃত করো আর এই গ্রন্থখন প্রকাশ করেছে বান্ধব প্রকাশনে। গতি পুরস্কার পাইছে ডক্টর দীপক কুমার বরকাকতি আর প্রকাশক হিসেবে পুরস্কার পাইছে বান্ধবে।
রাজ্যের বিভিন্ন বিভাগের কারিকরী আর অকারিকরী পদত বাছনি লাভ করা 215 চাহ জনগোষ্ঠীর প্রার্থীক আজি নিযুক্তিপত্র প্রদান করা হব। বিয়লি 3 বজাত শ্রীমন্ত শঙ্করদেব আন্তঃরাষ্ট্রীয় সম্মিলন কেন্দ্রত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আনুষ্ঠানিকভাবে এই নিযুক্তিপত্র প্রদান করব। চিকিৎসা শিক্ষা আর গবেষণা সঞ্চালকালয়ের কারিকরী পদত 88 আর অকারিকরী পদত 28 প্রার্থীক নিযুক্তি দিয়া হব। স্বাস্থ্যসেবা সঞ্চালকালয়ের কারিকরী পদত 55 আর স্বাস্থ্যসেবা পরিয়াল কল্যাণ সঞ্চালকালয়ের কারিকরী পদত 43 প্রার্থীক নিযুক্তিপত্র দিয়া হব। নিযুক্তিপত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্রীর মন্ত্রী অশোক সিংহল, প্রশান্ত ফুকন, রূপেশ গোয়ালাও উপস্থিত থাকিব। ইপিনে প্রত্যক্ষ নিযুক্তি পরীক্ষার অধীনের তৃতীয় বর্গর বাছনিপ্রাপ্ত প্রার্থী নিযুক্তিপত্র অহা 10 জানুয়ারীত বিতরণ করা হব বলে মুখ্যমন্ত্রী ডক্টর শর্মায় কালি সামাজিক মাধ্যমযোগে প্রকাশ করে। উত্তর গুৱাহাটীর রংমহলত অহা 11 জানুয়ারীত সংহত ন্যায়িক প্রকল্পর আধারশিলা স্থাপন করা হব। উচ্চতম ন্যায়ালয়ের মুখ্য ন্যায়াধীশ সূর্যকান্তে এই প্রকল্পর আধারশিলা স্থাপন করব। এই অনুষ্ঠানত আইন মন্ত্রালয়ের রাজ্যমন্ত্রী অর্জুন রাম মেঘওয়াল, মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ের ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটিশ্বর সিং, বিজয় বিষ্ণয় আর গুৱাহাটী উচ্চ ন্যায়ালয়ের মুখ্য ন্যায়াধীশ আশুতোষ কুমার উপস্থিত থাকার কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ের আন 24 ন্যায়াধীশও উপস্থিত থাকিব। উল্লেখযোগ্য যে রাজ্যের অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তর গুৱাহাটীলৈ স্থানান্তরের বিরোধিতা করে আহিছে। এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ের বার এসোসিয়েশনে গণতান্ত্রিক প্রতিবাদও করে আহিছে। শেহতীয়াকৈ উচ্চ ন্যায়ালয় রংমহললৈ স্থানান্তরের সরকারের প্রস্তাব সন্দর্ভত বার এসোসিয়েশনের সদস্য অধিবক্তাসকলের মজত গণভোট অনুষ্ঠিত হয়েছিল। এই ব্যবস্থা অনুসারে উচ্চ ন্যায়ালয় স্থানান্তরের বিরোধিতা করে 1100 164গৰাকী অধিবক্তাই ভোটদান কৰাৰ বিপৰীতে স্থানান্তৰ কৰাৰ সপক্ষে 154জন অধিবক্তাই ভোট দিছিল। অৱশ্যে অধিবক্তা সমাজৰ এই স্থিতিৰ বিপৰীতে ৰাজ্য চৰকাৰে উত্তৰ গুৱাহাটীত 11 জানুৱাৰীত এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ জনাইছে। গুৱাহাটীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সূৰ্যৰ উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত আজি বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা 2025 প্ৰদান কৰা হ'ব। আজি বিয়লি 5:30 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তৰুণ চলচ্চিত্ৰ নিৰ্মাতা শশাংক সমীৰক বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা প্ৰদান কৰা হ'ব। একেদৰে নৱাগত চলচ্চিত্ৰ নিৰ্মাতা শিল্পিকা বৰদলৈক শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু অভিনেতা পৰিচালক সাত্যকী দিকম ভূঞা উপস্থিত থাকিব। বঁটা প্ৰদানৰ পাছত শিল্পিকা বৰদলৈ পৰিচালিত তথ্যচিত্ৰ মাও দ্য স্পিৰিট ড্ৰিমছ অব চেৰাও প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ লগতে দ্য গাৰ্ল হু ৰোড এ বাইচাইকেল শীৰ্ষক এখন চুটি নাটো পৰিৱেশন কৰা হ'ব। ভাৰতৰ মহিলা ক্ৰিকেট দলে 5খনীয়া টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেলত শ্ৰীলংকাক 7 উইকেটত পৰাজিত কৰিছে। কালি বিশাখাপট্টনমত অনুষ্ঠিত খেলখনত শ্ৰীলংকাই বান্ধি দিয়া 129 ৰাণৰ লক্ষ্য ভাৰতে 11 অভাৰ আৰু 5টা বলতে অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ শেফালী বাৰ্মাই 34টা বলত 69 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ইয়াৰ পূৰ্বে ভাৰতৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ লৈ শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 128 ৰাণ সংগ্ৰহ কৰে। হৰ্ষিতা চামাৰা বিক্ৰমে সৰ্বাধিক 33 ৰাণ কৰে। 2-0 অগ্ৰগতি লাভ কৰা ভাৰতে অহা 26 ডিচেম্বৰত শৃংখলাৰ পৰৱৰ্তী খেলখনত অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পশ্চিম কাৰ্বি আংলঙত খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজৰ সংঘাতক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন বাতৰি কাকতেই প্ৰথম পৃষ্ঠাৰ অন্যতম বাতৰিৰূপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটোৰ নিয়ন্ত্ৰণহীন কাৰ্বি আংলং ডিজিপিৰ উপস্থিতিৰ মাজতে জ্বলিয়াই আছে খেৰণী, আৰক্ষী নিৰ্বিচাৰ গুলীত কাৰ্বি প্ৰতিবাদী নিহত। অসমীয়া খবৰ কাকতে অনিৰ্দিষ্টকাললৈ ইণ্টাৰনেট কৰ্তন, ডিজিপি হৰমিত সিং, আইজিপি অখিলেশ কুমাৰসহ 38 আৰক্ষী আহত, নিহত 2 কাৰ্বি অনাকাৰ্বিৰ সংঘাতত উত্তপ্ত পাহাৰ। আৰু দ্য আছাম ট্ৰিবিউন কাকতে টু কিল্ড এজ ফ্ৰেছ ভায়লেন্স এৰাপ্স ইন ৱেষ্ট কাৰ্বি আংলং শিৰোনাম দিছে। অন্যান্য কাকতসমূহেও ভিন ভিন শিৰোনামেৰে বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা আৰু প্ৰশাসনৰ তৎপৰতা অব্যাহত থকাৰ দিশটোতো আলোকপাত কৰিছে। আসন্ন বিধানসভা নিৰ্বাচনক লৈ ভাৰতীয় জনতা পাৰ্টী সাজু থকা আৰু ফেব্ৰুৱাৰীত দলীয় প্ৰাৰ্থী বাছনি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাত আজি হ'বলগীয়া গ্ৰন্থমেলাৰ আৰম্ভণি আৰু দীপক কুমাৰ বৰকাকতিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱাৰ সংযুক্ত বাতৰি এটা দৈনিক অসম, দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। বাংলাদেশত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা তথা সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিপীড়নক লৈ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ বাতৰি এটা দ্য চেণ্টিনেল, দৈনিক অগ্ৰদূতকে ধৰি কেইবাখনো কাকতৰ প্ৰথম পৃষ্ঠাত আজি প্ৰকাশ পাইছে। ৰংমহললৈ স্থানান্তৰ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা অহা 11 জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ উপস্থিতিত স্থাপন কৰা হ'ব বুলি এটা বাতৰি আমাৰ অসম কাকতেই প্ৰথম পৃষ্ঠাত স্থান দিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়াই আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণত, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলাখনলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা অসম গ্ৰন্থমেলা, যুৱ লেখক সন্মান লাভ কৰা 818গৰাকী যুৱ লেখক লেখিকাক সম্বৰ্ধনা, ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত 215গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদানৰ কাৰ্যসূচী, অহা 11 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ দ্বাৰা সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু বিশাখাপট্টনমত অনুষ্ঠিত টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।